এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ৬ বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে ৰাজ্যত মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ, বিধানসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহৰ কঠোৰ নীতি নিৰ্দেশনা জাৰি, ৰাজ্যৰ আৰক্ষী প্ৰশাসনত ব্যাপক সাল সলনি আৰু দেৱব্ৰত দাসলৈ অসমীয়া ভাষাত 2025 বৰ্ষৰ সাহিত্য একাডেমী বঁটা। এতিয়া শুনক বিতং বাতৰি। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি হোৱা বুলি আজি ঘোষণা কৰে। ইয়াৰ লগে লগে ৰাজ্যত মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 26টা সমষ্টিৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন অহা 23 মাৰ্চ। সমষ্টিসমূহৰ ভিতৰত 9টা অনুসূচিত জাতিৰ বাবে আৰু 19টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে বুলি শ্ৰীগোৱেলে সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ 31,486টা ভোটকেন্দ্ৰত 2,50,21,413 ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই ভোটগ্ৰহণত 100% ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব। ভোটগ্ৰহণ নিয়াৰিকৈ চলাই নিয়াৰ বাবে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 200টা কোম্পানী ইতিমধ্যে ৰাজ্যত উপস্থিত হৈছে আৰু এই সপ্তাহতে কেইবাটাও কোম্পানী আহি পাব বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। দলগাঁও সমষ্টিত সৰ্বাধিক সংখ্যক আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আমৰি সমষ্টিত সৰ্বনিম্ন ভোটদাতা আছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীগোৱেলে সকলোকে ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। ইয়াৰ আগেয়ে কালি দেশৰ নিৰ্বাচন আয়োগে অসম, কেৰালাম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগত হ'বলগীয়া নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যকেইখনত নিৰ্বাচনী আৰ্হি আচৰণ বিধি বলবৎ হৈছে। অসম, কেৰালাম আৰু পুডুচেৰীত অহা 9 এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে তামিলনাডুত 23 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। মনোনয়ন দাখিলৰ অন্তিম দিন অহা 23 মাৰ্চ ধাৰ্য কৰা হৈছে। 24 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 26 মাৰ্চ হ'ব মনোনয়ন প্ৰত্যাহাৰৰ অন্তিমটো দিন। উল্লেখযোগ্য যে অসমৰ 126জনীয়া বিধানসভাৰ কাৰ্যকাল 20 মেত, পশ্চিমবংগৰ 294জনীয়া বিধানসভাৰ কাৰ্যকাল 7 মেত আৰু কেৰালামৰ 140জনীয়া বিধানসভাৰ কাৰ্যকাল 23 মেত অন্ত পৰিব। তামিলনাডুত 234জন সদস্যৰ বিধানসভাৰ কাৰ্যকাল অহা 10 মেত আৰু পুডুচেৰীত 30জনীয়া বিধানসভাৰ কাৰ্যকাল 15 জুনত অন্ত পৰিব। আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই ৰাজ্যৰ কেইবাখনো জিলাৰ আয়ুক্ত তথা নিৰ্বাচনী বিষয়াই আজি সকলো বিভাগৰ মুৰববী তথা খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মাজুলী জিলা সংহত আয়ুক্তৰ কাৰ্যালয়ত আজি এখন সংবাদমেল অনুষ্ঠিত হয়। মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে আয়োজন কৰা সংবাদমেলখনত জিলা নিৰ্বাচনী বিষয়া, অতিৰিক্ত আৰক্ষী অধীক্ষকসহ জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। জিলাখনৰ বিধানসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে লোৱা ব্যৱস্থা আৰু পদক্ষেপসমূহৰ বিষয়ে আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে উল্লেখ কৰে।
যোৱাকালি ভাৰতৰ নিৰ্বাচন আয়োগে যেতিয়াই ঘোষণা কৰিলে যে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সময়সূচীসমূহ ঘোষণা কৰিলে, তেতিয়াৰ পৰাই মাজুলীতো নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ হৈছে। সেই মৰ্মে আজি আমি নিৰ্বাচনৰ যি আমাৰ প্ৰথম অধিসূচনা, সেই অধিসূচনা জাৰি কৰিছোঁ আৰু অহা 23 তাৰিখলৈ কেণ্ডিডেটসকলে তেওঁলোকে নমিনেশ্যন ছাবমিট কৰিব পাৰিব দিনৰ 11টাৰ পৰা 3টা বজাৰ ভিতৰত। আৰু সেইটো আমাৰ নতুন ইণ্টেগ্ৰেটেড যি ডিচি অফিচ, এই ডিচি অফিচৰ ডিচিৰ যিটো ৰুম, এই ৰুমটোকে আমি ৰিটাৰ্ণিং অফিচাৰৰ ৰুম হিচাপে ডিক্লেয়াৰ কৰিছো আৰু সেই ৰুমতে তেওঁলোকে নমিনেশ্যন পেপাৰ ছাবমিট কৰিব পাৰিব।
ইপিনে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়তো আয়ুক্ত জয় শিৱানীয়ে এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে আসন্ন বিধানসভা নিৰ্বাচনৰ বিভিন্ন দিশ আৰু নিৰ্বাচনী আচৰণ বিধি সম্বন্ধীয় কেইবাটাও বিষয় উল্লেখ কৰে। এই সংবাদমেলত জিলা নিৰ্বাচনী বিষয়াৰ লগতে কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। চৰাইদেউ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষতো আয়ুক্ত ডঃ নেহা যাদৱে জিলাখনত নিৰ্বাচন আচৰণ বিধি বলবৎ সম্বন্ধে সংবাদমেল সম্বোধন কৰে। জিলাখনৰ 2টা বিধানসভা সমষ্টিত নিৰ্বাচনী কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। জিলাখনৰ সোণাৰী বিধানসভা সমষ্টিত 207টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু মাহমৰা বিধানসভা সমষ্টিত 184টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। জিলাখনত শান্তিপূৰ্ণ, স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসন সাজু বুলি আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে বৈঠকৰ পাছত সংবাদমেলযোগে জিলাখনত শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। সংবাদমেলত জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আইন শৃংখলাৰ দিশত আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে অৱগত কৰে। আনফালে গোলাঘাট জিলাতো জিলা আয়ুক্ত পূবালী গোহাঁই আৰক্ষী অধীক্ষক ৰাজেন সিঙে এখন সংবাদমেল সম্বোধন কৰে। শ্ৰীভূমি জিলাতো নিৰ্বাচনী আৰ্হি আচৰণ বিধি বলবৎ হোৱাৰ লগে লগে জিলা প্ৰশাসনে নিৰ্বাচনী ব্যয় নিয়ন্ত্ৰণ, প্ৰচাৰ সামগ্ৰী প্ৰকাশ আৰু ৰাজনৈতিক পোষ্টাৰ আঁতৰোৱাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে চি পি আই এম দলে আজি দুটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। দলটোৱে এখন সংবাদমেলযোগে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ বাবে মনোৰঞ্জন তালুকদাৰক প্ৰাৰ্থিত্ব দিছে। আনহাতে গোৰেশ্বৰ সমষ্টিৰ বাবে বাপুৰাম বড়োক প্ৰাৰ্থিত্ব দিয়া হৈছে। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ, অসম জাতীয় পৰিষদ, চি পি আই এম আৰু এ পি এইচ এল চি আৰু চি পি আই এম দলৰ মাজত আসন বুজাবুজি সম্পন্ন হৈছে। আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ কেইবাখনো জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াক সাল সলনি কৰা হৈছে। মাজুলী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰূপে সুমালিন সুভদৰ্শনীক নিযুক্তি দিয়া হৈছে। আৰ শীতল কুমাৰ দক্ষিণ শালমৰা, অঞ্চল চৌহানক শদিয়া, সুধাকৰ সিঙক চিৰাং আৰু মোহনলাল মীনাক ধেমাজিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। কাইলৈ দিনৰ 11 বজাৰ পূৰ্বে জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক নিজৰ দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ২০২৫ বৰ্ষৰ সাহিত্য একাডেমী বঁটাসমূহ ঘোষণা কৰা হৈছে। অসমীয়া ভাষাত দেৱব্ৰত দাসে কৰি খেলাৰ সাধু উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছে। বড়ো ভাষাত সাহাইচুলি ব্ৰহ্মই দোলনুবি লাবা মনছে গৌথন উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছে। মণিপুৰী ভাষাত হাওবাম নলিনীয়ে কানলা মদ্ৰিবা ইফটো নামৰ চুটিগল্প সংকলনৰ বাবে এই আৰু বাংলা ভাষাত প্ৰসূন বন্দ্যোপাধ্যায়ে শ্ৰেষ্ঠ কবিতা শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছে। চৰাইদেউ জিলাত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱা বুলি প্ৰচাৰিত বাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি জিলা প্ৰশাসনে স্পষ্ট কৰি দিছে। একাংশ লোকে প্ৰচাৰ কৰা এনে উৰা বাতৰিয়ে জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি প্ৰকাশ কৰি এনে বাতৰিত পতিয়ন নাযাবলৈ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে জনসাধাৰণক আহ্বান জনাইছে। তেওঁ কয় যে জিলাখনত সম্প্ৰতি ৰন্ধন গেছৰ যোগান স্বাভাৱিক অৱস্থাত আছে আৰু নাটনিৰ কোনো আশংকা নাই। চৰকাৰী নিয়ম অনুসৰি এজন গ্ৰাহকে চিলিণ্ডাৰ এটা গ্ৰহণ কৰাৰ 25 দিন পাছতহে পৰৱৰ্তী চিলিণ্ডাৰটো বুক কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। কোনো গেছ বিতৰণকে চিলিণ্ডাৰ ৰাখি কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিলে অথবা নিৰ্ধাৰিত মূল্যতকৈ অধিক ধন দাবী কৰিলে তেনেলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমতী যাদৱে জনসাধাৰণক আতংকিত হৈ প্ৰয়োজনতকৈ অধিক চিলিণ্ডাৰ বুক নকৰিবলৈ আহ্বান জনায়।
আমাৰ যিখিনি এল পি জি চিলিণ্ডাৰ্ছ বা কোৱাণ্টিটি আছে, বহুখিনি ফেক নিউজ বি ওলাইছে, বহুখিনি কনফিউজন বি হৈ আছে দেট এল পি জি ষ্টক ক্যাট সাফিচিয়েন্ট নাই। তো মই আমাৰ যিখিনি প্ৰেছ ফালৰ পৰা এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো কি ফাৰ্ষ্ট অফ অল আমি অলৰেডি এটা মিটিং কৰিছো চাপ্লাইৰ্ছ লগত। উই হেভ 9 চাপ্লাইৰ্ছ ফৰ এল পি জি ইন দ্য ডিষ্ট্ৰিক্ট আৰু এইটো আমাৰ মিটিং হোৱাৰ পিছত আমি পাইছো কি দেট আমাৰ ওচৰত নেক্সট 3-4 ডেজ কা সাফিচিয়েন্ট ষ্টক আছে। আৰু মই আপোনাৰ সকলোকে আৰু কৰিব বিচাৰিছো কি অল দি চাপ্লাইৰ্ছ আৰ গেটিং অল দ্য এল পি জি ফ্ৰম দি বেক এণ্ড, মানে কি যদি কিবা চাপ্লাইৰ 80% ষ্টক শেষ হৈ যায় তাৰপিছত এইটো চাপ্লাই ফালৰ পৰা সাফিচিয়েণ্ট ষ্টক পাই যাব।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা পুনৰ এবাৰ। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে ৰাজ্যত মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ। বিধানসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহৰ কঠোৰ নীতি নিৰ্দেশনা জাৰি। ৰাজ্যৰ আৰক্ষী প্ৰশাসনত ব্যাপক সাল সলনি আৰু দেৱব্ৰত দাসলৈ অসমীয়া ভাষাত ২০২৫ বৰ্ষৰ সাহিত্য একাডেমী বঁটা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।